Ella, Akakpani. Batori khote moi jindirani reka. Etar ghai ghai batori khomu khul. Pashchim Bangar ditiyo porjayar bidhansabha nirbachonor babe aji manonoyon patra khomu porikkha kora hoise. ভাৰতে ইয়াৰ শক্তি সুৰক্ষা শক্তিশালী কৰাৰ উদ্দেশ্যে মৰিচাচলৈ তেল আৰু গেছ যোগানৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। বিশ্ব হেমিঅ'পেথী দিৱস আজি দেশে বিদেশে পালন কৰা হৈছে। ছত্তীশগড়ৰ কাংকেৰ জিলাত যোৱা নিশা 30 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দুৰ্ঘটনাত 6 গৰাকী লোকৰ মৃত্যু হয় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হৈছে। দ্বিতীয় পৰ্যায়ত 142খন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ কালি অন্ত পৰে। অহা 13 এপ্ৰিল মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰী, তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীকে ধৰি অন্যান্য নেতাসকলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। অহা 29 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনত কালি প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আছিল। 23 এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 152খন আসনৰ বাবে 1586গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উচ্চ সদনৰ প্ৰাক্তন উপ সভাপতি হৰিবংশক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰিছে। উচ্চ সদনৰ সদস্য হৰিবংশৰ কাৰ্যকালৰ কালি সামৰণি পৰে। ৰাজ্যসভাৰ সদস্য তথা প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কাৰ্যকাল শেষ হোৱাত তেওঁৰ খালী আসনখনৰ বাবে হৰিবংশক ৰাজ্য সংঘৰ সদস্য হিচাপে মনোনীত কৰা হয়। গৃহ মন্ত্ৰালয়ে আজি এই সন্দৰ্ভত জাননী জাৰি কৰিছে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও আজি ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ মাজতে ভাৰতে ইয়াৰ শক্তি সুৰক্ষা শক্তিশালী কৰাৰ উদ্দেশ্যে মৰিচাচলৈ তেল আৰু গেছ যোগানৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। ডঃ জয়শংকৰে মৰিচাচৰ ৰাজধানী পৰ্ট লুইত কয় যে পশ্চিম এছিয়াৰ সংঘৰ্ষই বিশেষকৈ শক্তিখণ্ডত কৌশলগত অংশীদাৰিত্বৰ গুৰুত্ব বৃদ্ধি কৰিছে। তেওঁ লগতে এটা ভাৰতীয় ৰাজহুৱা উদ্যোগে দেশখনৰ প্ৰথমটো উপঙি থকা সৌৰশক্তি প্ৰকল্প বিকশাই তুলিছে বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে ভাৰত আৰু মৰিচাচৰ মাজত বিশুদ্ধ শক্তি আৰু পৰিৱেশ অনুকূল সমাধানৰ ক্ষেত্ৰত ব্যাপক আৰু গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব আছে। বিশ্ব হেমিঅ'পেথী দিৱস আজি দেশে বিদেশে পালন কৰা হৈছে। হেমিঅ'পেথী বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ চিকিৎসা প্ৰণালী। এইবাৰ এই দিৱসৰ মূল মন্ত্ৰ হৈছে বহনক্ষম স্বাস্থ্যৰ বাবে হেমিঅ'পেথী। স্বাস্থ্যসেৱাৰ সৰ্বাত্মক দৃষ্টিভংগী বহন কৰা হেমিঅ'পেথীয়ে প্ৰাকৃতিক পদ্ধতিৰ বাবে বিশ্বৰ লাখ লাখ লোকক আকৰ্ষিত কৰি আহিছে। আয়ুষ মন্ত্ৰালয়ে আজি নতুন দিল্লীত বিশ্ব হেমিঅ'পেথী দিৱসৰ আয়োজন কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই দিৱসৰ সৈতে সংগতি ৰাখি দুদিনীয়া আলোচনা সত্ৰৰো আয়োজন কৰা হৈছে। এই সত্ৰত নীতি নিৰ্মাতা, গৱেষক, চিকিৎসক আৰু অন্যান্য প্ৰতিনিধিসকলে অংশ ল'ব। তেওঁলোকে বহনক্ষম স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত হেমিঅ'পেথীৰ বৰ্ধিত ভূমিকাৰ সন্দৰ্ভত আলোচনা কৰিব। কাইলৈৰ অনুষ্ঠানত হেমিঅ'পেথী খণ্ডত গুৰুত্বপূৰ্ণ গৱেষণাৰ অগ্ৰগতি, জনস্বাস্থ্য পদক্ষেপ আৰু নীতি বিকাশ আদি বিষয়ত আলোকপাত কৰা হ'ব বুলি আয়ুষ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে কালি ৱাশ্বিংটনত আমেৰিকাৰ নিৰাপত্তা সংস্থা FBI সঞ্চালক কাচ পেটেলৰ সৈতে সন্ত্ৰাসবাদ প্ৰতিৰোধ, সংগঠিত অপৰাধ আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সহযোগিতাৰে কাম কৰা বিষয়ত আলোচনাত মিলিত হয়। আমেৰিকাত থকা ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰিছে। তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোৱা বিদেশ সচিবগৰাকীয়ে প্ৰদেশসমূহৰ সচিব মাৰ্কো ৰুবিঅ'কে ধৰি দেশখনৰ কেইবাগৰাকী শীৰ্ষ বিষয়াৰ সৈতে আলোচনাত মিলিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ সৈতে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰাৰ পাছত ভাৰতৰ বিদেশ সচিবগৰাকীৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিছে। শ্ৰীমিস্ত্ৰীয়ে ভাৰত আমেৰিকাৰ দ্বিপাক্ষিক চুক্তিসমূহৰ সাম্প্ৰতিক স্থিতি আৰু ভৱিষ্যৎ পন্থা সম্পৰ্কে ৱাশ্বিংটন DC-ৰ আগশাৰীৰ নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হয়। তেওঁলোকে সাম্প্ৰতিক ভূ ৰাজনৈতিক পৰিস্থিতি আৰু গোলকীয় শক্তি, খাদ্য তথা অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কেও আলোচনা কৰে। এই ভ্ৰমণে ভাৰত আৰু আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশৰে পৰ্যালোচনা কৰাৰ লগতে মূল খণ্ডসমূহত থকা সহযোগিতা বৃদ্ধি কৰাৰ বাবে সুযোগ দিছে। বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক সচিব মাৰ্কো ৰুবিঅ'ৰ সৈতে ৱাশ্বিংটন ডিচিত এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰত থকা ভাৰতীয় দূতাবাসৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে গুৰুত্বপূৰ্ণ খণ্ডসমূহত ঐক্যবদ্ধভাৱে কাম কৰাৰ লগতে সংহত গোলকীয় কৌশলগত অংশীদাৰিত্ব বজাই ৰাখিব। ইয়াৰ উপৰি ভাৰতত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ছেৰ্গিঅ গৰে কয় যে এই বৈঠকত বাণিজ্য, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, প্ৰতিৰক্ষা আদিকে ধৰি দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত আলোচনা কৰা হয়। শ্ৰীগৰে কয় যে আমেৰিকাৰ ৰাজ্যিক সচিব মাৰ্কো ৰুবিঅ' অহা মাহত ভাৰত ভ্ৰমণলৈ আহিব। দেশৰ যুৱ প্ৰজন্মই কোনো এটা কাম কৰিবলৈ সংকল্প ল'ব লাগে আৰু তাক কাৰ্যলৈ ৰূপান্তৰ কৰিব লাগে। সামাজিক মাধ্যমত সংস্কৃত সুভাষ চিতমৰ বিষয়ে প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে এই কাৰ্যই দেশৰ যুৱ শক্তিক শক্তিশালী কৰিব আৰু ইয়ে দেশৰ উন্নয়নৰ যাত্ৰাত সহায় কৰিব। চম্পাৰণ সত্যাগ্ৰহৰ আজি 107 সংখ্যক বাৰ্ষিকী। 1917 চনৰ আজিৰ দিনটোতে বিহাৰৰ চম্পাৰণ জিলাত মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ দাবীত সত্যাগ্ৰহ কৰিছিল। নীলখেতিৰ খেতিয়কসকলৰ দাবীৰ প্ৰতি সমৰ্থন জনাই মহাত্মা গান্ধীয়ে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে এই সত্যাগ্ৰহ কৰিছিল। মহাত্মা গান্ধীয়ে নীলখেতিৰ খেতিয়কসকলক সাক্ষাৎ কৰি তেওঁলোকৰ অভিযোগসমূহ বিবেচনা কৰি অহিংসা পদ্ধতিৰে ব্ৰিটিছ চৰকাৰৰ ওচৰত তাৰ সমাধানৰ বাবে দাবী উত্থাপন কৰিছিল। এই চম্পাৰণ সত্যাগ্ৰহ কেৱল খেতিয়কসকলৰ প্ৰতি ন্যায় নিশ্চিতকৰণ প্ৰক্ৰিয়াই নাছিল বৰং স্বাধীনতা আন্দোলনৰ এক ভেটি হিচাপেও বিবেচিত হৈছিল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বজালীৰ পাটাচাৰকুচি শংকৰদেৱ শিশু নিকেতনৰ জ্যোতিৰ্ময় দাসে 98.5% নম্বৰেৰে ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। বিশ্বনাথৰ হাৱাজানৰ অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰী আকাংক্ষা ভূঞাই দ্বিতীয় স্থান, ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী জিয়া ভাৰা ইছলাম আৰু নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ সুৰজিৎ আখতাৰে তৃতীয় স্থান লাভ কৰিছে। চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 438,565 পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে 85,189 প্ৰথম স্থান, 150,167 দ্বিতীয় স্থান আৰু 46,345 তৃতীয় স্থানত উত্তীৰ্ণ হৈছে। মুঠ উত্তীৰ্ণৰ হাৰ 65.62%। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ 67.78% আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে 63.96%। সৰ্বাধিক 88.23% উত্তীৰ্ণৰ হাৰেৰে ডিমা হাছাও জিলা প্ৰথম স্থানত আছে। ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত থকা শিৱসাগৰ জিলাত উত্তীৰ্ণৰ হাৰ 84.08% আৰু ডিব্ৰুগড় জিলাত 78.64%। ছত্তীশগড়ৰ কাংকেৰ জিলাত যোৱা নিশা 30 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দুৰ্ঘটনাত 6 লোকৰ মৃত্যু হয়। কাটোৱালী আৰক্ষী থানাৰ অধীনৰ নাথিয়া নৱগাঁৱৰ সমীপত দুখন চাৰিচকীয়া গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত 3 লোকক চিকিৎসাৰ বাবে কাংকেৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আনহাতে আজি পুৱতি নিশা হাৰিয়ানাত 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা এখন দ্ৰুতবেগী ট্ৰাকে এখন চাৰিচকীয়া গাড়ীক মহতিয়াই নিয়াৰ ফলত 2 লোক নিহত হোৱাৰ লগতে আন 4 আহত হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ৰাজস্থান ৰয়েলছ গুৱাহাটীত অংশ লোৱা এইবাৰৰ 2 খেলতে জয়ী হৈছে। দলটো বৰ্তমানলৈকে খেলা 3 খেলত জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছে। ইপিনে যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে কলকাতা নাইট ৰাইডাৰ্ছক 3 পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হৈছে। ভাৰতে ইয়াৰ শক্তি সুৰক্ষা শক্তিশালী কৰাৰ উদ্দেশ্যে মৰিচাছলৈ তেল আৰু গেছ যোগানৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। বিশ্ব হেমিঅ'পেথী দিৱস আজি দেশে বিদেশে পালন কৰা হৈছে। ছত্তীশগড়ৰ কাংকেৰ জিলাত যোৱা নিশা 30 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দুৰ্ঘটনাত 6 লোকৰ মৃত্যু হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।